اقترب للناس حسابهم وهم في غفلة معرضون.
মানুহৰ হিচাপ নিকাচৰ সময় সমীপৱৰ্তী, অথচ সিহঁতে উদাসীনতাত বিমুখ হৈ আছে। যেতিয়াই সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাক কৌতুকোৎসলেৰে শ্ৰৱণ কৰে।
সিহঁতৰ
অন্তৰ থাকে অমনোযোগী। যিসকলে অন্যায় কৰিছে সিহঁতে গোপনে পৰামৰ্শ কৰে, এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তথাপিও তোমালোকে দেখি শুনি যাদুৰ কবলত পৰিবানে? ৰাসূলে ক'লে, আকাশসমূহ আৰু পৃথিৱীৰ সকলো কথাই মোৰ প্ৰতিপালকৰ জনা আছে, আৰু তেওঁৱে সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
بَلْ قَالُوا أَضْغَاثُ أَحْلَامٍ بَلِ افْتَرَاهُ بَلْ هُوَ شَاعِرٌ فَلْيَأْتِنَا بِآيَةٍ كَمَا أُرْسِلَ الْأَوَّلُونَ
بَرَوْ خِيَانْتَ قَوَئِ إِبُرْ هِيسَ أُلِكْ قَلْبُنَا হয়তো সি এইবোৰ নিজেই ৰচনা কৰিছে, নহয় সি হৈছে এজন কবি, অন্যথা সি আমাৰ ওচৰলৈ কোনো এটা নিদৰ্শন লৈ আহক, যেনেকৈ পূৰ্ববৰ্তীসকল নিদৰ্শন হওক প্ৰেৰিত হৈছিল। ইহঁতৰ পূৰ্বে যিবোৰ জনপদ আমি ধ্বংস কৰিছো, সেইবোৰ ঠাইৰ অধিবাসীসকলেও ইমান পোষণ কৰা নাছিল, তেন্তে ইহঁতে ইমান পোষণ কৰিবনে? আৰু তোমাৰ পূৰ্বে আমি কেৱল পুৰুষসকলকেই ৰাসূল হিচাপে প্ৰেৰণ কৰিছিলোঁ, তেওঁলোকৰ প্ৰতি আমি অভিপ্ৰেৰণ কৰিছিলোঁ, এতেকে যদি তোমালোকে নাজানা তেনেহ'লে জ্ঞানীসকলক সুধি লোৱা।
ৱামা জাআলনাহুম জাসাদাল লা ইয়াকুলুনা আত-তাআমা ৱামা কানু খালিদিন
আমি তেওঁলোকক এনেকুৱা কোনো দেহ বিশিষ্ট কৰা নাছিলোঁ যে তেওঁলোকে খাদ্য গ্ৰহণ কৰা নাছিল, লগতে তেওঁলোক চিৰঞ্জীৱীও নাছিল।
ثُمَّ صَدَقْنَاهُمُ الْوَعْدَ فَأَنْجَيْنَاهُمْ وَمَنْ نَشَاءُ وَأَهْلَكْنَا الْمُسْرِفِينَ
তাৰ পিছত আমি তেওঁলোকৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি সত্য কৰি দেখুৱালোঁ, ফলত আমি তেওঁলোকক আৰু যিসকলক ইচ্ছা ৰক্ষা কৰিছিলোঁ, আনহাতে সীমালংঘনকাৰীসকলক ধ্বংস কৰিছিলোঁ।
لقد أنزلنا إليكم كتابا فيه ذكركم أفلا تعقلون
নিশ্চয় আমি তোমালোকৰ প্ৰতি কিতাপ অৱতীৰ্ণ কৰিছো, য'ত আছে তোমালোকৰ বাবে উপদেশ বা মৰ্যাদা, তথাপিও তোমালোকে বুজি নোপোৱানে?
وَكَمْ قَصَمْنَا مِنْ قَرْيَةٍ كَانَتْ ظَالِمَةً وَأَنْشَأْنَا بَعْدَهَا قَوْمًا آخَرِينَ
আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছো যাৰ অধিবাসীসকল আছিল জালিম, আৰু সিহঁতৰ পিছত সৃষ্টি কৰিছো আন এটা জাতি।
فَلَمَّا أحسوا بأسنا إذا هم منها يركضون
এতেকে খিয়তে যেতে আমার শাস্তি অহা বুলি অনুভব করিলে তেতিয়া খিয়তে তারপর পলায়ন করিবলৈ ধরিলে
لا تركضوا وارجعوا إلى ما أترفتم فيه ومساكنكم لعلكم تسألون
كيوتا كوا هول পলায়ন নকৰিবা তোমালোকে যত ভুকবিলাকত মত্ত আছিলা সেই ঠাইলৈ উভতি যোৱা তথা তোমালোকে নিজৰ ঘৰ দুৱাৰলৈ উভতি যোৱা যাতে এই বিষয়ে তোমালোকক খুদিব পৰা যায়
قالوا يا ويلنا إنا كنا ظالمين
كيوتا قلے هاي دو بھگو امار نتشو امي ظالم اسن
فما زالت تلك دعواهم حتى جعلناهم حصيدا خامدين
اتاكي كيوتا ري ارتونا تولي اسن যেতিয়ালৈকে আমি সিহঁতক ডাইনিয়া শস্য আৰু নুমাই যোৱা জুইৰ দৰে কৰা
নাছিল
আকাশ আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি যি আছে সেইবোৰক আমি খেল ধেমালিৰ চলেৰে সৃষ্টি কৰা নাই
لو أردنا أن نتخذ لهوا لاتخذناه من لدنا إن كنا فاعلين
খেল ধেমালির বস্তু সৃষ্টি করাই যদি আমার অভিপ্রায় হল হতেন তেন্তে আমার ওসরত যে আছে তারপরে আমি করিলে হতেন কিন্তু আমি হ্যাঁ করা নাই
বল নাকযিফু বিল হক আলাল বাতিল ফায়াদমাহু ফাইযা হুয়া যাহিক ওয়া লাকুমুল ওয়াইলু মিম্মা তাসিফুন
বরং আমি সত্যর দ্বারা অসত্যক আঘাত করু ফলত ই অসত্যক চূর্ণ বিচূর্ণ করে দিয়ে আর তৎক্ষণাৎ অসত্য নিশ্চিন্ন হয়ে যায় আর তোমালোকে আল্লাহক যি গুণেরে আখ্যায়িত করিছা তার কারণে তোমালোকৰ বাবে আছে দুর্ভোগ
ওয়ালাহু মান ফিস সামাওয়াতি ওয়াল আরদ ওয়ামান ইনদাহু লা ইস্তাকবিরুনা আন ইবাদাতিহি ওয়ালা ইস্তাহসিরুন
আকাশসমূহ আর পৃথিবীত যি আছে সেই সকলো তেওঁৰেই আৰু তেওঁৰ সান্নিধ্যত যিসকল আছে তেওঁলোকে অহংকাৰ কৰি তেওঁৰ ইবাদতৰ পৰা বিমুখ নহয় আৰু তেওঁলোকে বিৰক্ত বোধো নকৰে
ইউসাব্বিহুনা লাইলা ওয়ান নাহাৰা লা ইফতুৰুন
তেওঁলোকে দিনে ৰাতি তেওঁৰেই পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে তেওঁলোকে অলসতা নকৰে
আমি ইত্তাখাযু আলিহাতাম মিনাল আরযি হুম ইউনশিরুন
সিহঁতে পৃথিৱীৰ পৰা যিবোৰক উপাস্য হিচাপে গ্ৰহণ কৰিছে সেইবোৰে কোনো মৃতক জীৱিত কৰিবলৈ সক্ষম নে
লাউ কানা ফীহিমা আলিহাতুন ইল্লাল্লাহু লাফাসাদাতা فَسُبْحَانَ اللَّهِ رَبِّ الْعَرْشِ عَمَّا يَصِفُونَ
যদি এই দুয়োরে অর্থাৎ আকাশ আর পৃথিবীর মাজত আল্লাহর বাহিরে বহু ইলাহ থাকিল হেতেন তেন্তে উভয়ে বিশৃঙ্খল হয়ে গেল হেতেন এতেকে সিহঁতে যি বর্ণনা করে তারপর আরশের অধিপতি আল্লাহ অতি পবিত্র
لا يسأل عما يفعل وهم يسألون
তেওঁ যি কৰে সেই বিষয়ে তেওঁ জবাবদিহি নহব বৰং সিহঁতকে প্ৰশ্ন কৰা হব
أم اتخذوا من دونه آلهة قل هاتوا برهانكم قل هاتوا برهانكم هذا ذكر من معي وذكر من قبلي بل أكثرهم لا يعلمون الحق فهم معرضون
كيوتا تيور باهرة بهو باشو غرمون كوري سنكي كوا تنتا تمالو كي يا پرمان لو يها مور لغت زي أسه ايتو هي تيور اپدك أرو ايتو هي اپدك أسيل مور پوربو بطي هكولر كنتو كيوتا بسي بحاجي پروكي دخطو نازانه فلات كيوتا مو كوري لأي
وما أرسلنا من قبلك من رسول إلا نوحي إليه أنه لا إله إلا أنا فاعبدون
أرى تمار پوربے آمي جي رسولك پرارن کريسو تمارو سرات ايتو يوحي کريسو جي مور بحيرا آن کنو خطو پسو نائي
وقالوا اتخذ الرحمن ولدا سبحانه بل عباد مكرمون
ارخيوت کوئے رحمان ارثت اللہ فرشتہ حقل خنطان حساب گرہن کری سے تیون پوبیتر محان برون تیون لوگ ہوئی سے تیون خنمانی تو بندہ
لا يسبقونه بالقول وهم بأمره يعملون
تولوكي تور عدوري نماتي تولوكي كبول تور عدك انوخري كم كوري
يعلم ما بين أيديهم وما خلفهم ولا يشفعون إلا لمن ارتضى وهم من خشيته مشفقون
تاولوكر خنمخو تارو پیسو جیزی آسے خی حقلو تاو جانے تاولوكر سپاریس کرے کبول خی حقلو کر بابئی جی حقلو پتی اللہ خنتوستو ارو تاولوكر تاولو بھائیات بھیچو خنتوستو
ومن يقل منهم إني إله من دونه فذلك نجزيه جهنم كذلك نجزي الظالمين
أرتاو لكور مازور زيه قبو جا الله بحيرا مويا اپسو تاك آمي جهنم ورحستي بدان كريم اي دوري آمي ظالم حق ركبوتي دان ديو
أَوَلَمْ يَرَ الَّذِينَ كَفَرُوا أَنَّ السَّمَاوَاتِ وَالْأَرْضَ كَانَتَا رَتْقًا فَفَتَقْنَاهُمَا وَجَعَلْنَا مِنَ الْمَاءِ كُلَّ شَيْءٍ حَيٍّ أَفَلَا يُؤْمِنُونَ
যিসকলে কুফুরি করে সিহতে ভাবি চিন্তি চা নাই নাকি যে আকাশসমূহ আর পৃথিবী ওতপ্রোতভাবে মিলিত হয়ে আসিল তারপর আমি উভয়ক পৃথক করে দিছো লগতে প্রত্যেক সজীব বস্তুকে আমি পানির পর সৃষ্টি করেছো তথাপিও সিহতে ইমান পোষণ নকরিবনে
وجعلنا في الأرض رواسي أن تميد بهم وجعلنا فيها فجاجا سبلا لعلهم يهتدون
أرامي پیچھمی سستی کریسو خدر رو پر بود ذات پیچھمی خیانتو کلوئی تھرک برک نو کرے اب تاتا میں تایر کریسو پرخستو پوت ذات خیانتو گنتو بستلت گوئی پائے
وجعلنا السماء سقفا محفوظا وهم عن آياتها معرضون
আরামে আকাশক কৰিছো সুৰক্ষিত সাদ কিন্তু কিহতে আকাশত অৱস্থিত নিদৰ্শনাৱলীৰ পৰা মুখ ঘূৰাই লয়
وهو الذي خلق الليل والنهار والشمس والقمر كل في فلك يسبحون
আর আল্লাহই সৃষ্টি করেছে রাতি আর দিন সূর্য আর চন্দ্র প্রত্যেকই নিজ নিজ কক্ষপথত বিচরণ করে
وما جعلنا لبشر من قبلك الخلد أفإن مت فهم الخالدون
أرامي تمر پوربو كونو مانوهو كي تيروزي بي كورا ناسيلو গতিকে তুমি যদি মৃত্যুবরণ করা তেন্তে সিহঁতে চিরজীৱী হৈ থাকিব নেকি?
কুল্লু নাফসিন যায়িকাতুল মাউত ওয়ানাবলুকুম বিশ্বাররি ওয়াল খায়রি ফিতনাতান ওয়া ইলাইনা তুরজাউন।
প্রতিটো জীৱই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব। আমি তোমালোকক ভাল আৰু বেয়াৰ দ্বাৰা বিশেষভাৱে পৰীক্ষা কৰোঁ আৰু আমাৰ ওচৰতেই তোমালোকে উভতি আহিব লাগিব।
وَإِذَا رَآكَ الَّذِينَ كَفَرُوا إِنْ يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَذَا الَّذِي يَذْكُرُ آلِهَتَكُمْ وَهُمْ بِذِكْرِ الرَّحْمَنِ هُمْ كَافِرُونَ
আর যিহকলে কুফুরি করে সিহঁতে যেতিয়া তোমাক দেখে তেতিয়া সিহঁতে কেবল তোমাক উপহাসৰ পাত্র হিচাপেহে গ্রহণ করে। সিহঁতে কয়, এমাই সেইজন নেকি যিয়ে তোমালোকৰ উপাস্যবোৰক লৈ সমালোচনা কৰে, অথচ সিহঁতেই ৰহমানৰ আলোচনাৰ বিৰোধিতা কৰে।
খুলিকাল ইনসানু মিন আজাল সাউৰিকুম আয়াতি ফালা তাস্তাজিলুন।
মানুহ সৃষ্টিগতভাৱেই ক্ষিপ্ৰত প্ৰবল, শীঘ্ৰেই মই তোমালোকক মোৰ নিদৰ্শনাৱলী দেখুৱাম, সেয়ে তোমালোকে খৰধৰ নকৰিবা।
وَيَقُولُونَ مَتَى هَذَا الْوَعْدُ إِن كُنتُمْ صَادِقِينَ
আৰু কিহতে কয়, যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কোৱা এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ'ব।
لو يعلم الذين كفروا حين لا يكفون عن وجوههم النار ولا عن ظهورهم ولا هم ينصرون
যদি কাফির সকলে সেই সময়ের কথা জানিলেহেতেন যেতিয়া সিহঁতে সিহঁতৰ মুখমণ্ডল আৰু পিঠিৰ পৰা জুই প্ৰতিৰোধ কৰিব নোৱাৰিব আৰু সিহঁতৰ সহায়ো কৰা নহ'ব তেন্তে সিহঁতে সেই শাস্তি খৰখেদাকৈ নিবিচাৰিলেহেঁতেন।
বল তাতিহিম বাগতাতান ফাতাবাহাতুহুম ফালা ইস্তাতিউন রদ্দাহা ওয়ালা হুম ইউনযারুন
বরং সেয়া সিহঁতৰ ওপৰত আকস্মিকভাৱে আহিব আৰু সিহঁতক হতভম্ব কৰি দিব, ফলত সিহঁতে তাক ৰোধ কৰিবও নোৱাৰিব আৰু সিহঁতক অৱকাশো দিয়া নহ'ব।
ولقد استهزئ برسل من قبلك فحاق بالذين سخروا منهم ما كانوا به يستهزئون
নিশ্চয় তোমার পূর্বে বহুত রাসূলক উপহাস করা হয়েছিল, ফলত যেসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছিল।
قُلْ مَنْ يَكْلَؤُكُمْ بِاللَّيْلِ وَالنَّهَارِ مِنَ الرَّحْمَنِ بَلْ هُمْ عَنْ ذِكْرِ رَبِّهِمْ مُعْرِضُونَ
কোৱা, ৰাতিতে হওক বা দিনতে হওক ৰহমানৰ শাস্তিৰ পৰা কোনে তোমালোকক ৰক্ষা কৰিব, তথাপিও সিহঁতে নিষ্প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়।
أَمْ لَهُمْ آلِهَةٌ تَمْنَعُهُمْ مِنْ دُونِنَا لَا يَسْتَطِيعُونَ نَصْرَ أَنْفُسِهِمْ وَلَا هُمْ مِنَّا يُصْحَبُونَ
تنتا عمر باہرے خیانتر اینکوا کسومن الہ سنگی جبرا خیانتر رکھا کری باری با خیانتر دیکھو نیزو کے خواہ کری بنا رہے আৰু আমাৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ হয়তো কোনো আশ্ৰয়দানকাৰী নাপাব।
বল মাত্তানা হাউলাই ওয়া আবাহুম হাত্তা তালা আলাইহিমুল উমর আফালা ইয়ারাউনা আন্না নাতিল আরদ নানকুসুহা মিন আতরাফিহা
বৰং আমি এই সিহঁতক আৰু সিহঁতৰ পিতৃপুৰুষসকলক ভোগ সম্ভাৰ দান কৰিছিলোঁ, লগতে সিহঁতৰ আয়ুকালো আছিল দীঘলীয়া। সিহঁতে দেখা নাইনে যে আমি সিহঁতৰ ভূমিক চাৰিওফালৰ পৰা সংকুচিত কৰি আনি আছো, তথাপিও সিহঁতেই বিজয়ী হবনে?
قل إنما أنذركم بالوحي ولا يسمع الصم الدعاء إذا ما ينذرون
كوا মই কেৱল ওহিৰ দ্বাৰাহে তোমালোকক সতৰ্ক কৰো, কিন্তু যিসকল বধিৰ সিহঁতক যেতিয়া সতৰ্ক কৰা হয় তেতিয়া সিহঁতে সেই আহ্বান নুশুনে।
وَلَئِن مَّسَّتْهُمْ نَفْحَةٌ مِّنْ عَذَابِ رَبِّكَ لَيَقُولُنَّ يَا وَيْلَنَا لَيَقُولُنَّ يَا وَيْلَنَا إِنَّا كُنَّا ظَالِمِينَ
আৰু তোমাৰ প্ৰতিপালকৰ শাস্তিৰ অকণমানো যদি সিহঁতক স্পৰ্শ কৰে তেন্তে নিশ্চয় সিহঁতে কৈ উঠিব, হাই দুৰ্ভাগ্য আমাৰ, নিশ্চয় আমি জালিম আছিলো।
وَنَضَعُ الْمَوَازِينَ الْقِسْطَ لِيَوْمِ الْقِيَامَةِ فَلَا تُظْلَمُ نَفْسٌ شَيْئًا وَإِن كَانَ مِثْقَالَ حَبَّةٍ مِّنْ خَرْدَلٍ أَتَيْنَا بِهَا وَكَفَى بِنَا حَاسِبِينَ
আৰু কিয়ামতৰ দিনা আমি ন্যায় বিচাৰৰ তলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ'ব, আৰু আমল যদি সৰিয়হ দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম, আৰু হিচাপ গ্ৰহণকাৰী ৰূপে আমিয়েই যথেষ্ট।
وَلَقَدْ آتَيْنَا مُوسَى وَهَارُونَ الْفُرْقَانَ وَضِيَاءً وَذِكْرًا لِلْمُتَّقِينَ
নিশ্চয় আমি মুসা আৰু হাৰুণক দান কৰিছিলো ফুৰকান, অৰ্থাৎ সত্য অসত্যৰ মাজত পাৰ্থক্য কৰিব পৰা গ্ৰন্থ, যিখন আছিল মুত্তাকীসকলৰ বাবে জ্যোতি আৰু উপদেশ।
الذين يخشون ربهم بالغيب وهم من الساعة مشفقون
যিসকলে নেদেখা কৈয়ে তেওঁলোকৰ প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকে কিয়ামত সম্পৰ্কে ভীত সন্ত্ৰস্ত।
وهذا ذكر مبارك أنزلناه أفأنتم له منكرون
আৰু এইখন হৈছে বৰকতময় উপদেশ যিখন আমি অৱতীৰ্ণ কৰিছো, তথাপিও তোমালোকে ইয়াক অস্বীকাৰ কৰিবানে?
ولقد آتينا إبراهيم رشده من قبل وكنا به عالمين
আৰু আমি ইয়াৰ আগত ইব্ৰাহিমক শুভবুদ্ধি আৰু সঠিক জ্ঞান দান কৰিছিলো, আৰু আমি তেওঁৰ বিষয়ে আছিলো সম্যক পৰিজ্ঞাত।
إذ قال لأبيه وقومه ما هذه التماثيل التي أنتم لها عاكفون
جتيا تاو تاو پتريك ارو نس هم پرودائك كويسي اي مرتبور كي زيبور رو پوزات تمالو كي اخوكتو حيسا
قالوا وجدنا آبا
সিহঁতে ক'লে আমি আমাৰ পিতৃপুৰুষসকলক এইবোৰৰ ইবাদত কৰা দেখিছো।
قَالَ لَقَدْ كُنْتُمْ أَنْتُمْ وَآبَاؤُكُمْ فِي ضَلَالٍ مُبِينٍ
তেওঁ ক'লে নিশ্চয় তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষসকল স্পষ্ট বিভ্ৰান্তিত আছা।
قالوا أجئتنا بالحق أم أنت من اللاعبين
সিহঁতে ক'লে তুমি আমাৰ ওচৰলৈ সত্য আনিছা নে আমাৰ লগত ধেমালি কৰি আছা।
قال بل ربكم رب السماوات والأرض الذي فطرهن وأنا على ذلكم من الشاهدين
তেওঁ ক'লে বরং তোমালোকৰ প্ৰতিপালক হৈছে সেইজন যিজনে আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক, যিয়ে এইবোৰক সৃষ্টি কৰিছে, আৰু এই বিষয়ত মই অন্যতম সাক্ষী।
وَتَاللَّهِ لَأَكِيدَنَّ أَصْنَامَكُمْ بَعْدَ أَن تُوَلُّوا مُدْبِرِينَ
اللَّهৰ শপত, তোমালোকে গুছি যোৱাৰ পিছত মই নিশ্চয় তোমালোকৰ মূৰ্তিবোৰৰ বিষয়ে কৌশল অৱলম্বন কৰিম।
فَجَعَلَهُمْ جُزَاذًا إِلَّا كَبِيرًا لَهُمْ لَعَلَّهُمْ إِلَيْهِ يَرْجِعُونَ
তাৰপিছত তেওঁ মূৰ্তিবোৰ চূৰ্ণ বিচূৰ্ণ কৰি দিলে, কেৱল ডাঙৰ মূৰ্তিটোৰ বাহিৰে, যাতে সিহঁতে তাৰ ওচৰলৈ উভতি
যায়।
সিহঁতে ক'লে, আমাৰ উপাস্যবোৰৰ সৈতে কোনে এই কাম কৰিছে? নিশ্চয় সি হৈছে অন্যতম জালিম।
قالوا سمعنا فتى يذكرهم يقال له ابراهيم
কিছুমানে কলে, আমি এজন যুবকক এইবোৰৰ সমালোচনা কৰোঁতে দেখিছো যাক ইব্রাহিম বুলি কোৱা হয়।
قالوا فاتوا به على اعين الناس لعلهم يشهدون
সিহঁতে কলে, তেনেহলে তাক জনসন্মুখত উপস্থিত কৰা যাতে সিহঁতে সাক্ষ্য দিব
পাৰে।
সিহঁতে কলে, হে ইব্ৰাহিম, আমাৰ উপাস্যবোৰৰ সৈতে তুমি এই কাম কৰিছা নেকি?
قال بل فعله كبيرهم هذا فاسألوهم إن كانوا ينطقون
তেওঁ ক'লে, বৰং ইহঁতৰ এই প্ৰধানজনে কিজানি এই কাম কৰিছে, এতেকে এইবোৰক খুটি চোৱা যদি এইবোৰ কথা ক'ব পাৰে।
فرجعوا إلى أنفسهم فقالوا إنكم أنتم الظالمون
তেতে সিহঁতে নিজেই পুনৰ বিবেচনা কৰি দেখিলে আৰু ইজনে সিজনক ক'লে, নিশ্চয় তোমালোকে আচল অন্যায়কাৰী।
ثم نكسوا على رؤوسهم لقد علمت ما هؤلاء ينطقون
তাৰপিছত সিহঁতৰ ক্ষীৰ নত হল আৰু ক'লে, তুমি দেখোন জানাই যে এইবোৰে কথা ক'ব নোৱাৰে।
قال أفتعبدون من دون الله ما لا ينفعكم شيئا ولا يضركم
তেওঁ ক'লে, তেনেহলে তোমালোকে আল্লাহৰ পৰিৱৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো উপকাৰ কৰিব নোৱাৰে আৰু অপকাৰ কৰিব নোৱাৰে।
أُفٍّ لَكُمْ وَلِمَا تَعْبُدُونَ مِن دُونِ اللَّهِ أَفَلَا تَعْقِلُونَ
ঠিক তোমালোকৰ প্ৰতি আৰু আল্লাহৰ পৰিৱৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰৰ প্ৰতি তথাপিও তোমালোকে নুবুজানে?
قالوا حرقوه وانصروا آلهتكم إن كنتم فاعلين
সিহঁতে ক'লে, যদি তোমালোকে কিবা কৰিব বিচাৰা তেন্তে ইয়াক জ্বলাই দিয়া আৰু তোমালোকৰ উপাস্যবোৰক সহায় কৰা।
قلنا يا نار كوني بردا وسلاما على إبراهيم
আমি ক'লো, হে জুই, তুমি ইব্রাহিমৰ বাবে শীতল আৰু নিৰাপদ হৈ যোৱা।
وأرادوا به كيدا فجعلناهم الأخسرين
সিহঁতে তেওঁক ক্ষতি সাধন কৰাৰ চক্ৰান্ত কৰিছিল, কিন্তু আমি সিহঁতকে বেছি ক্ষতিগ্ৰস্ত কৰি দিলো।
ওয়ানাজ্জাইনাহু ওয়া লূতান ইলাল আরদি আল্লাতি বারাকনা ফিহা লিল আলামিন
আমি তেওঁক আৰু লূতক উদ্ধাৰ কৰি সেই দেশলৈ লৈ গলো যত বিশ্ববাসীৰ বাবে আমি কল্যাণ ৰাখিছো।
وَوَهَبْنَا لَهُ إِسْحَاقَ وَيَعْقُوبَ نَافِلَةً وَكُلًّا جَعَلْنَا صَالِحِينَ।
আমি ইব্রাহিমক দান কৰিছিলোঁ ইসহাক, লগতে অতিরিক্ত পুরস্কার স্বরূপে দান কৰিছিলোঁ ইয়াকুব, আর প্রত্যেককে আমি সৎকর্ম পরায়ণ বনাইছিলোঁ।
وَجَعَلْنَاهُمْ أَئِمَّةً يَهْدُونَ بِأَمْرِنَا وَأَوْحَيْنَا إِلَيْهِمْ فِعْلَ الْخَيْرَاتِ وَإِقَامَ الصَّلَاةِ وَأَوْحَيْنَا إِلَيْهِمْ فِعْلَ الْخَيْرَاتِ وَإِقَامَ الصَّلَاةِ وَإِيتَاءَ الزَّكَاةِ وَكَانُوا لَنَا عَابِدِينَ।
আৰু আমি তেওঁলোকক নেতৃত্ব দান কৰিছিলোঁ, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল, আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ, চালাত কায়েম কৰিবলৈ আৰু জাকাত প্ৰদান কৰিবলৈ ৱাহি প্ৰেৰণ কৰিছিলোঁ, আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল।
ولوطا آتيناه حكما وعلما ونجيناه من القرية التي كانت تعمل الخبائث إنهم كانوا قوم سوء فاسقين।
لوطক আমি দান কৰিছিলোঁ প্ৰজ্ঞা আৰু জ্ঞান, আর তেওঁক আমি উদ্ধার করেছিলো এনেকুৱা এটা জনপদের পৰা যার অধিবাসী বিলাক লিপ্ত আছিল অশ্লীল কামত। নিশ্চয় সিহঁত আছিল একটা বেয়া ফাসিক
সম্প্রদায়,
আর আমি তেওঁক আমার অনুগ্রহের অন্তর্ভুক্ত করেছিল। নিশ্চয় তেওঁ আছিল সৎকর্ম পরায়ণ সকলের অন্যতম।
وَنُوحًا إِذْ نَادَى مِن قَبْلُ فَاسْتَجَبْنَا لَهُ فَنَجَّيْنَاهُ وَأَهْلَهُ مِنَ الْكَرْبِ الْعَظِيمِ।
আৰু স্মৰণ কৰা নূহৰ কথা, ইতিপূৰ্বে তেওঁ যেতিয়া আহ্বান কৰিছিল তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ, লগতে তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক মহা সংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ।
وَنَصَرْنَاهُ مِنَ الْقَوْمِ الَّذِينَ كَذَّبُوا بِآيَاتِنَا إِنَّهُمْ كَانُوا قَوْمَ سَوْءٍ فَأَغْرَقْنَاهُمْ أَجْمَعِينَ।
আৰু আমি তেওঁক সহায় কৰিছিলোঁ সেই সম্প্ৰদায়ৰ বিৰুদ্ধে যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল। নিশ্চয় সিহঁত আছিল এটা ফাচিক সম্প্ৰদায়, এইকাৰণে আমি সিহঁত সকলোকে ডুবাই মাৰিছিলোঁ।
وداود وسليمان إذ يحكمان في الحرث إذ نفشت فيه غنم القوم وكنا لحكمهم شاهدين।
লগতে স্মরণ করা দাউদ আর সুলাইমান, যেতিয়া তেওঁলোকে শস্যক্ষেত্র সম্পর্কে বিচার করেছিল, যে শস্যক্ষেত্রত রাতে মানুষের ভেড়া ছাগলী প্রবেশ করেছিল, আর আমি তেওঁলোকৰ বিচার পর্যবেক্ষণ করে আছিল।
فَفَهَّمْنَاهَا سُلَيْمَانَ وَكُلًّا آتَيْنَا حُكْمًا وَعِلْمًا وَسَخَّرْنَا مَعَ دَاوُودَ الْجِبَالَ يُسَبِّحْنَ وَالطَّيْرَ وَكُنَّا فَاعِلِينَ।
এতেকে আমি সুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলোঁ, আর তেওঁলোক দুয়োকে প্রজ্ঞা আর জ্ঞান দান করেছিল, লগতে পর্বত আর চরাইবোরক আমি দাউদর অনুগত করে দিছিল, সেইবোৰে তেওঁৰ লগত পবিত্রতা আর মহিমা ঘোষণা করেছিল, আর আমিই আসলে এইবোৰ কর্তা।
وعلمناه صنعة لبوس لكم لتحصنكم من بأسكم فهل أنتم شاكرون।
আৰু আমি তেওঁক তোমালোকৰ বাবে কবচ নিৰ্মাণৰ শিক্ষা দিছিল, যাতে ই যুদ্ধত তোমালোকক ৰক্ষা কৰে, গতিকে তোমালোকে কৃতজ্ঞ হবানে।
ৱালি সুলাইমানা ৰীহা আছিফাতান তাজৰি বিআমৰিহি ইলাল আৰদিল্লাতী বাৰকনা ফীহা وَكُنَّا بِكُلِّ شَيْءٍ عَالِمِينَ
আৰু প্ৰবল বায়ুক সুলাইমানৰ বক্ষীভূত কৰি দিছিলোঁ যিটো তেওঁৰ নিৰ্দেশত প্ৰবাহিত হৈছিল সেই দেশৰ পিনে যি দেশত আমি প্ৰভূত কল্যাণ ৰাখি থৈছোঁ আৰু প্ৰত্যেক বিষয় সম্পৰ্কে আমিয়ে সম্যক জ্ঞানী
ومن الشياطين من يغوصون له ويعملون عملا دون ذلك وكنا لهم حافظين
আৰু শয়তান সকলৰ মাজৰ পৰাও কিছুমানক তেওঁৰ বক্ষীভূত কৰিছিল সিহঁতে তেওঁৰ বাবে ডুবাৰুৰ কাম কৰিছিল ইয়াৰ বাহিৰেও ভিন ভিন কাম কৰিছিল আৰু আমিয়েই সিহঁতৰ ৰক্ষাকাৰী আছিলোঁ
وأيوب إذ نادى ربه أني مسني الضر وأنت أرحم الراحمين
لغتي اسمرون كرا أيوبر كتها جتيا تيو نسبوتي پلاكوك أحبان كوري كوي سين نتشوي ماي دوك كستوت پوتي تو هيسو أرو تمي خرب سرشت دائلو
فاستجبنا له فكشفنا ما به من ضر وآتيناه أهله ومثلهم معهم رحمة من عندنا وذكرى للعابدين
تتي عمي تاور حبرت خواري دي سنو تاور دوك كستو دور كوري دي سنو আৰু তেওঁক তেওঁৰ পৰিয়ালবৰ্গ উভতাই দিছিলোঁ আৰু প্ৰদান কৰিছিলোঁ তেওঁলোকৰ লগতে তেওঁলোকৰ সমপৰিমাণ আমাৰ ফালৰ পৰা বিশেষ ৰহমত স্বৰূপে আৰু ইবাদতকাৰীসকলৰ বাবে উপদেশ হিচাপে
আৰু
স্মৰণ কৰা ইছমাইল ইদ্ৰিছ আৰু জুলকিফল তেওঁলোকৰ প্ৰত্যেকেই আছিল ধৈৰ্যশীল
وَأَدْخَلْنَاهُمْ فِي رَحْمَتِنَا إِنَّهُمْ مِنَ الصَّالِحِينَ
আমি তেওঁলোকক আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলোঁ নিশ্চয় তেওঁলোক আছিল সৎকৰ্মপৰায়ণ
وَذَنُّونِ إِذْ ذَهَبَ مُغَاضِبًا فَظَنَّ أَن لَّن نَّقْدِرَ عَلَيْهِ فَنَادَى فِي الظُّلُمَاتِ أَن لَّا إِلَٰهَ إِلَّا أَنتَ سُبْحَانَكَ إِنِّي كُنتُ
আৰু স্মৰণ কৰা যোন নুন অৰ্থাৎ মাছৰ গৰাকী ইউনুছক যেতিয়া তেওঁ ক্ৰোধ অৱস্থাত গুচি গৈছিল আৰু ধাৰণা কৰিছিল যে আমি তেওঁৰ প্ৰতি সংকীৰ্ণতা নকৰিম তাৰপিছত তেওঁ অন্ধকাৰৰ পৰা আহ্বান কৰি কৈছিল যে তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই তুমি পবিত্ৰ মহান নিশ্চয় মই অন্যায়কাৰী আছিলোঁ
فاستجبنا له ونجيناه من الغم وكذلك ننجي المؤمنين
تتي আমি তেওঁৰ আহ্বানত সহাৰি দিছিলোঁ আৰু তেওঁক দুশ্চিন্তাৰ পৰা উদ্ধাৰ কৰিছিলোঁ আৰু এইদৰে আমি মুমিনসকলক উদ্ধাৰ কৰোঁ
وزكريا إذ نادى ربه رب لا تذرني فردا وأنت خير الوارثين
আৰু স্মৰণ কৰা জাকারিয়ার কথা যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল হে মোৰ প্ৰতিপালক মোক অকলশৰীয়াকৈ অৰ্থাৎ নিসন্তান এৰি নিদিবা তুমিয়েতো শ্ৰেষ্ঠ উত্তৰাধিকাৰী
فاستجبنا له ووهبنا له يحيى وأصلحنا له زوجه إنهم كانوا يسارعون في الخيرات ويدعوننا رغبا ورهبا وكانوا لنا خاشعين
فلط عمي تورا حبنات خاهر ديسل أرو تاوك دان كوريسلو يحيى আৰু ইয়াৰ বাবে তেওঁৰ স্ত্ৰীক গৰ্ভধাৰণৰ যোগ্য কৰি তুলিছিলোঁ তেওঁলোকে সৎকৰ্মত প্ৰতিযোগিতা কৰিছিল লগতে তেওঁলোকে আমাক আগ্ৰহ আৰু ভীতিৰ সৈতে আহ্বান কৰিছিল আৰু তেওঁলোক আমাৰ প্ৰতি বিনীত আছিল
أحصنت فرجها فنفخنا فيها من روحنا وجعلناها وابنها آية للعالمين.
আৰু স্মৰণ কৰা সেইজনী নাৰীৰ কথা যিয়ে নিজৰ লজ্জাস্থানক হিফাজত কৰিছিল, সেয়ে তাৰ মাজত আমি আমাৰ ৰূহ সোমাই দিছিলোঁ, তেওঁক আৰু তেওঁৰ পুত্ৰক বিশ্ববাসীৰ বাবে এটা নিদৰ্শন বনাইছিলোঁ.
إن هذه أمتكم أمة واحدة وأنا ربكم فاعبدون.
নিশ্চয় তোমালোকৰ এই জাতি প্ৰকৃততে এটাই জাতি, আৰু ময়ে তোমালোকৰ প্ৰতিপালক, এতেকে তোমালোকে কেৱল মোৰে ইবাদত কৰা.
وتقطعوا أمرهم بينهم كل إلينا راجعون.
কিন্তু সিহঁতে নিজৰ কাৰ্যকলাপৰ মাজত বিভেদ সৃষ্টি কৰিছে, প্ৰত্যেকেই আমাৰ ওচৰলৈ প্ৰত্যাৱৰ্তনকাৰী.
فَمَن يَعْمَلْ مِنَ الصَّالِحَاتِ وَهُوَ مُؤْمِنٌ فَلَا كُفْرَانَ لِسَعْيِهِ وَإِنَّا لَهُ كَاتِبُونَ.
এতেকে যদি কোনোবাই মুমিন হৈ সৎকৰ্ম কৰে তেন্তে তাৰ প্ৰচেষ্টা কেতিয়াও অস্বীকাৰ কৰা নহ'ব, আৰু নিশ্চয় আমি ইয়াৰ লিপিবদ্ধকাৰী.
وحرام على قرية أهلكناها أنهم لا يرجعون.
আৰু আমি যিজন পদক ধ্বংস কৰিছো তাৰ বাবে নিষেধাজ্ঞা আছে যে নিশ্চয় তাৰ অধিবাসীসকলে কেতিয়াও ঘূৰি নাহিব.
حتى إذا فتحت يأجوج ومأجوج وهم من كل حدب ينسلون.
অৱশেষত যেতিয়া ইয়াজুজ আৰু মাজুজক মুক্তি দিয়া হ'ব আৰু সিহঁতে প্ৰতিটো উচ্চ ভূমিৰ পৰা দৌৰি আহিব.
وَقَتَرَبَ الْوَعْدُ الْحَقُّ فَإِذَا هِيَ شَاخِصَةٌ أَبْصَارُ الَّذِينَ كَفَرُوا يَا وَيْلَنَا قَدْ كُنَّا فِي غَفْلَةٍ مِنْ هَذَا بَلْ كُنَّا ظَالِمِينَ.
আৰু অমুক প্ৰতিশ্ৰুত সময় নিকটৱৰ্তী হ'লে আকস্মিকভাৱে কাফিৰসকলৰ চকু স্থিৰ হৈ যাব, সিহঁতে ক'ব, হাই দুৰ্ভাগ্য আমাৰ, নিশ্চয় আমি এই বিষয়ে উদাসীন আছিলো, বৰং আমি আছিলো অন্যায়কাৰী.
إنكم وما تعبدون من دون الله حصب جهنم أنتم لها واردون.
নিশ্চয় তোমালোক আৰু আল্লাহৰ পৰিৱৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন, তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা.
লাউ কানা হাউলাই আলিহাতাম মা ওয়ারাদুহা ওয়া কুল্লুন ফীহা খালিদুন.
যদি সিহঁত ইলাহ হ'লহেঁতেন তেন্তে সিহঁত জাহান্নামত প্ৰৱেশ নকৰিলেহেঁতেন, আৰু সিহঁত আটায়ে তাত স্থায়ী হ'ব.
لهم فيها زفير وهم فيها لا يسمعون.
তাত থাকিব সিহঁতৰ চিঞৰ বাখৰ আৰু আৰ্তনাদ, সেইকাৰণে সিহঁতে তাত একোৱে শুনা নাপাব.
إن الذين سبقت لهم من الحسنى أولئك عنها مبعدون.
নিশ্চয় যিসকলৰ বাবে পূৰ্বৰ পৰা আমাৰ কল্যাণ নিৰ্ধাৰিত আছে তেওঁলোকক ইয়াৰ পৰা আঁতৰত ৰখা হ'ব.
لا يسمعون حسيسها وهم فيما اشتهت أنفسهم خالدون.
তেওঁলোকে জাহান্নামৰ ক্ষীণ শব্দও শুনা নাপাব, আৰু তাত তেওঁলোকে মনোপুত বস্তুৰ মাজত চিৰকাল থাকিব.
لا يحزنهم الفزع الأكبر وتتلقى تلقاهم الملائكة هذا يومكم الذي كنتم توعدون
مها بيتيو تاولوكوك سنتيت نكوريبا আর ফিরিস্তা সকলে তেওঁলোকক অভ্যর্থনা করিব এই বুলি যে এইটোৱে হৈছে তোমালোকৰ সেই দিবস যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছে
ইয়াউমা নাকুৱিস সামাআ কাতাইস সিজিল্লি লিল কুতুব কামা বাদানা আউৱাল খালকিন নুঈদু ওয়াদান আলাইনা
সেইদিনা আমি আকাশক মেৰিয়াই পেলাম যেনেকৈ মেৰুৱা হয় লিখিত দলিল পত্ৰ যিদৰে আমি প্ৰথমবাৰ সৃষ্টিৰ সূচনা কৰিছিলোঁ সেইদৰে পুনৰ সৃষ্টি কৰিম এইটোৱে আমাৰ কৃত প্ৰতিশ্ৰুতি নিশ্চয় আমি সেয়া পালন কৰিমেই
وَلَقَدْ كَتَبْنَا فِي الزَّبُورِ مِنْ بَعْدِ الذِّكْرِ أَنَّ الْأَرْضَ يَرِثُهَا عِبَادِيَ الصَّالِحُونَ
আৰু নিশ্চয় আমি উপদেশৰ পিছত জাবুৰত লিখি দিছোঁ যে কেৱল মোৰ সৎকৰ্মশীল বান্দাসকলেই পৃথিৱীৰ উত্তৰাধিকাৰী হ'ব
إن في هذا لبلاغا لقوم عابدين
نيتشي ياتا سي عبارت كاري خمبردار باي پجبت بخي وستو
وما أرسلناك إلا رحمة للعالمين
أرامي تما غصة بخير بابا كبول رحمة حسابه هي پرنون كوريسو
قل إنما يوحى إلي أنما إلهكم إله واحد فهل أنتم مسلمون
كوا مور پوتي وحي کرا ہوئے جے تمالو کر اپسو كبول اکوك إله ایتے کہ تمالو کر اتمحمر روپن کاری ہوبانے
فَإِن تَوَلَّوْا فَقُلْ آذَنْتُكُمْ عَلَى سَوَاءٍ وَإِنْ أَدْرِي أَقَرِيبٌ أَمْ بَعِيدٌ مَا تُوعَدُونَ
تَتَبِيُوا زَدِخِيَوَا تَ مُقْغُرَي لَوَي تَنْ تَ تُمِي كَوِي دِيَا مَوَي تُمَا لَكَوْكْ جَتَسَتَ بَبَي جَنَائِ دِسُو আৰু তোমালোকক যি বিষয়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে মই নাজানো সেয়া নিকটৱৰ্তী নে দূৰৱৰ্তী
ইন্নাহু ইয়ালামুল জাহৰ মিনাল ক্বাউলি ওয়া ইয়ালামু মা তাকতুমুন
নিশ্চয় তেওঁ প্ৰকাশ্য কথা সম্পৰ্কেও জানে আৰু তোমালোকে যি গোপন কৰা সেয়াও তেওঁ জানে
وَإِنْ أَدْرِي لَعَلَّهُ فِتْنَةٌ لَكُمْ وَمَتَاعٌ إِلَى حِينٍ
আৰু মই নাজানো হয়তো এইটো অৰ্থাৎ বিলম্ব হোৱাটো তোমালোকৰ বাবে এটা পৰীক্ষা আৰু কিছু সময়ৰ বাবে জীৱন উপভোগৰ সুযোগ
قَالَ رَبِّ احْكُم بِالْحَقِّ وَرَبُّنَا الرَّحْمَنُ الْمُسْتَعَانُ عَلَى مَا تَصِفُونَ
رسولে কৈছিল হে মোৰ প্ৰতিপালক তুমি ন্যায়সংগতভাৱে ফয়সালা কৰি দিয়া আৰু আমাৰ প্ৰতিপালক হৈছে দয়াময় তোমালোকে যি সাব্যস্ত কৰিছা সেই বিষয়ে একমাত্ৰ সহায়স্থল হৈছে কেৱল তেওঁৱেই